এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বহাগ বিহুৰ কথা বিবেচনা কৰি ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলি সংবাদমেলত নিৰ্বাচন আয়োগৰ প্ৰকাশ। অসমকে ধৰি 10খন ৰাজ্যৰ 37খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্বাচনী সূচী ঘোষণা। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি 2025-26 বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰি সন্দৰ্ভত আলোচনা। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মিচিং জনজাতীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উদযাপন। ৰঙালী বিহুৰ কথা বিবেচনা কৰি ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ পাছত আজি গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে আয়োগে যথোপযুক্ত সময়ত বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিব। তেওঁ কয় যে অধিকাংশ ৰাজনৈতিক দলে এটা অথবা সৰ্বাধিক দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনাইছে। ৰাজনৈতিক দলসমূহে লগতে বহাগ বিহুৰ পূৰ্বে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে বুলি তেওঁ জানিবলৈ দিয়ে। শ্ৰীকুমাৰে কয় যে ৰাজ্যত 5,75,000 লোকে এইবুলি প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ৰাজ্যত 31,486টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰে 27,711 গ্ৰামাঞ্চলৰ আৰু 3,775টা নগৰ অঞ্চলৰ আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে 3,716 কেন্দ্ৰ মহিলাই পৰিচালনা কৰিব। কোনো ভোটগ্ৰহণ কেন্দ্ৰত 1,200তকৈ অধিক ভোটদাতা নাথাকিব বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীকুমাৰে কয় যে এইবাৰৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে ভালেমান নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অনুসৰি ভোটদাতাসকলে ভোটগ্ৰহণ কেন্দ্ৰলৈ মোবাইল ফোন লৈ যাব পাৰিব আৰু প্ৰতিটো কেন্দ্ৰত মোবাইল ফোন ৰখাৰ বিশেষ ব্যৱস্থা থাকিব। ইভিএমত প্ৰাৰ্থীসকলৰ ৰঙীন ফটোৰ লগতে নামসমূহ ডাঙৰকৈ লিখা থাকিব বুলিও তেওঁ কয়। ভোটাৰ তালিকাৰ বিশেষ সংশোধন সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু সেইবাবে ৰাজ্যখনত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন কৰা হোৱা নাই।
आसाम में जो हाल ही में स्पेशल रिविजन समाप्त हुआ है उसका लक्ष्य था कि नो इलिजिबल वोटर टू बी एक्सक्लूडेड, कोई पात्र मतदाता छूटने न पाए और साथ ही साथ नो इलिजिबल पर्सन टू बी इंक्लूडेड, कोई अपात्र मतदाता सूची में ना आ पाए। अगर आंकड़ों की बात करें तो 17 नवंबर को शुरू होने वाले स्पेशल रिविजन में आसाम की मतदाता सूची में 2,52,00,000 मतदाता थे। ड्राफ्ट इलेक्टोरल रोल में ये संख्या भी 2,52,00,000 के लगभग रही और फाइनल इलेक्टोरल रोल्स में 2,49,00,000 के आसपास रही।
বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত অহা নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দলটোৰ ইতিমধ্যে তিনিদিনীয়া ভ্ৰমণসূচীৰ সামৰণি পৰিছে। নিৰ্বাচন আয়োগে অসমকে ধৰি 10খন ৰাজ্যৰ 37খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনী সূচী ঘোষণা কৰিছে। এই আসনকেইখনৰ বাবে অহা 26 ফেব্ৰুৱাৰীত অধিসূচনা জাৰি কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 5 মাৰ্চ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 6 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 9 মাৰ্চ পৰ্যন্ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। 16 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব। সিদিনাখনে বিয়লি 5 বজাত ভোটগণনা কৰা হ'ব। 20 মাৰ্চৰ ভিতৰত নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। উল্লেখযোগ্য যে অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতা, ৰামেশ্বৰ তেলি আৰু অজিত কুমাৰ ভূঞাৰ কাৰ্যকালৰ অহা 9 এপ্ৰিলত অন্ত পৰিব। পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা প্ৰশ্নোত্তৰ শিতানেৰে কাৰ্যক্ৰমণিকাৰ অন্ত পৰে। প্ৰশ্নোত্তৰ কাল আৰম্ভ হোৱাৰ লগে লগে সদনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দল বিৰোধী কাৰ্যত লিপ্ত হোৱা কংগ্ৰেছৰ 6জন বিধায়কৰ পদ খাৰিজ কৰাৰ বাবে দাবী জনায়। কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰে জয়ী হোৱা বিধায়ক আব্দুল ৰচিদ মণ্ডল আৰু চেয়াৰমেন আলী আহমেদে শেহতীয়াকৈ অন্য ৰাজনৈতিক দলত যোগদান কৰা বুলি তেওঁ মন্তব্য কৰে। এই সন্দৰ্ভত অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীশইকীয়াই প্ৰচলিত নিয়ম অনুসৰি দুয়োগৰাকী বিধায়কৰ পদ খাৰিজ নোহোৱা পৰ্যন্ত তেওঁলোকক তৎকালে কাৰ্যকৰী হোৱাকৈ সদনৰ পৰা নিলম্বন কৰিব লাগে বুলি দাবী জনায়। ইয়াৰ পাছতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অভিযোগ লাভ কৰা বুলি সদৰি কৰে আৰু শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বিৰোধী দলপতিয়ে দাখিল কৰা অভিযোগ সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিধানসভাৰ সচিবক নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে। তেওঁ কয় যে অভিযোগ পোৱা মাত্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি, বিষয়টো নিৰীক্ষণৰ পাছতে সিদ্ধান্তত উপনীত হ'ব পৰা যাব বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ পাছতে দেৱব্ৰত শইকীয়াই দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকা বিধায়কৰ বিৰুদ্ধে 5 বছৰৰো পৰ্যাপ্ত নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ পাছতে কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰে। কংগ্ৰেছৰ বিধায়কসকল ওলাই যোৱাৰ পাছত অধ্যক্ষ দৈমাৰীয়ে কয় যে দল বিৰোধী কাৰ্যত লিপ্ত থকা বিধায়কসকলৰ বিৰুদ্ধে দলে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে যদিও দলসমূহে তেনে নকৰি বিষয়টো অধ্যক্ষলৈ ঠেলি দিয়ে। এই ক্ষেত্ৰত দুয়োপক্ষৰ শুনানি গ্ৰহণ নকৰাকৈ লগে লগে কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাযায় বুলি তেওঁ কয়। অধ্যক্ষ লগতে বিধায়ক পদ খাৰিজ সম্পৰ্কীয় এটা গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা বুলি সদনক অৱগত কৰে। সদনত আজি 2025-26 বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰি সন্দৰ্ভত আলোচনা কৰা হয়। কাইলৈ অধিৱেশনৰ অন্তিম দিনা লেখানুদান সন্দৰ্ভত আলোচনা আৰু ভোটদান অনুষ্ঠিত হ'ব। আপোনালোকে সন্ধিয়াৰ উজনি অসমৰ বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মিচিং জনজাতীয় লোকসকলে মাহজোৰা প্ৰস্তুতিৰ অন্তত কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং পালন কৰে। এই উৎসৱক লৈ মিচিং বসতি প্ৰধান অঞ্চলসমূহত উখল মাখল পৰিৱেশে বিৰাজ কৰে। অসমীয়া সমাজ জীৱনৰ সমন্বয়ৰ সেতু গঢ়ি মিচিং জনজাতীয় লোকসকলে প্ৰতি বছৰে এই উৎসৱ পালন কৰি আহিছে। আলি মানে হৈছে শস্যৰ বীজ, আইয়েৰ অৰ্থ হৈছে গা গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ হৈছে ৰোপণ কাৰ্য। এই কৃষিভিত্তিক উৎসৱত বীজ ৰোপণ কাৰ্য আৰম্ভ কৰাৰ লগতে এই উৎসৱৰ সৈতে জড়িত গীত নৃত্যসমূহে মিচিংসকলৰ ঐতিহ্য আৰু পৰম্পৰাক প্ৰতিনিধিত্ব কৰি আহিছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু সদৌ গুৱাহাটী মিচিং কেবাঙৰ সহযোগত আজি পাঞ্জাবাৰীৰ শিল্পগ্ৰামত আলি আই লৃগাঙৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত কৃষি উদ্যান শস্য মন্ত্ৰী অতুল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। গুৱাহাটী মহানগৰীৰ সোণাইঘুলি কেবাঙৰ উদ্যোগত সোণাইঘুলি খেলপথাৰত আলি আই লৃগাং উদযাপন কৰা হয়। শিৱসাগৰ জিলাৰ মিচিং জনগোষ্ঠীয় লোকৰ বসতি প্ৰধান অঞ্চল দিচাংমুখতো উলহ মালহেৰে আলি আই লৃগাং পালন কৰা হয়। এই কাৰ্যসূচীত মিচিং যুৱক যুৱতীসকলে নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মাজুলী আৰু ধেমাজি জিলাৰ মিচিং জনগোষ্ঠীয় লোক অধ্যুষিত প্ৰতিখন গাঁৱত এই উৎসৱ পালন কৰা হয়।
তাত ৰীতি নীতিৰে ধৰ্মীয় বিশ্বাসেৰে জনবিশ্বাসেৰে ইয়াক পালন কৰা হয় আৰু কলা সংস্কৃতি অকল আমাৰ বিভিন্ন ৰঙৰ সাজ পোছাক পিন্ধি ইয়াত কলা সংস্কৃতি প্ৰদৰ্শন কৰা হয়, নাচ গান কৰা হয়। সেয়া হল আলি আই লৃগাঙৰ উৎসৱ আৰু এই আলি আই লৃগাং হল বসন্ত ঋতুৰ আগমনৰ এটা বতৰা। ইয়াত বসন্ত ঋতু অহাৰ লগে লগে জাতিষ্কাৰ হৈ উঠে ফুল, অন্যান্য গছ গছনি সকলোবিলাক সেউজীয়া হৈ উঠে আৰু ইয়াত সম্পূৰ্ণ জাতিষ্কাৰ হৈ উঠে আৰু সেয়া হল বসন্ত ঋতুৰ আগমন।
সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচন কেন্দ্ৰিক আলোচনা অব্যাহত ৰাখিছে। ৰাজনৈতিক দলসমূহৰ শীৰ্ষ নেতৃত্বৰ ৰাজ্যখনলৈ আগমনে তৎপৰতা বৃদ্ধি কৰিছে। বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আজি দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী দলীয় কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে। ভ্ৰমণকালত তেওঁ ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত ৰাজ্যিক বিজেপিয়ে আয়োজন কৰা পৃষ্ঠা প্ৰমুখ সন্মিলনত ভাগ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে দলৰ শীৰ্ষ নেতাসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে দলৰ প্ৰভাৰী, সহপ্ৰভাৰী তথা কৰ্মীসকলৰ সৈতে সাংগঠনিক বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ ফুলবাগানৰ সমীপৱৰ্তী গুৰুদ্বাৰৰ সন্মুখত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰে। সাংসদ পুঁজিৰ 10 লাখ টকা ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰা হ'ব। এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত দিয়া ভাষণত তেওঁ ডিব্ৰুগড়ৰ গৌৰৱময় ইতিহাসৰ লগতে জাহাজ চলাচলৰ তথ্যসমূহ কাৰ্যালয়টোত সংৰক্ষিত কৰি ৰাখিবলৈ আহান জনায়। কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংছত চলি থকা কাৰ্বি যুৱ মহোৎসৱৰ আজি তৃতীয় দিন। তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি লংমিৰজেং মঞ্চত দুমাহী নৃত্য গীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। যুৱ মহোৎসৱৰ সৈতে সংগতি ৰাখি কাৰ্বি সাহিত্য সভাৰ উদ্যোগত আয়োজিত বহুভাষিক কবি সন্মিলনত কেইবাগৰাকীও ন পুৰণি কবিয়ে স্বৰচিত কবিতা পাঠ কৰে। কাৰ্বি যুৱক যুৱতীয়ে প্ৰদৰ্শন কৰা বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান চাবলৈ মহোৎসৱস্থলীলৈ দেশ বিদেশৰ পৰা বহু দৰ্শকৰ আগমন হৈছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাইলৈ শোণিতপুৰ, বিশ্বনাথ আৰু দৰং জিলাৰ মুঠ 6,561 গৰাকী উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহালেও অংশগ্ৰহণ কৰিব। ৰাজ্যৰ শিক্ষাখণ্ড আৰু ইয়াৰ সৈতে জড়িতসকলৰ বাবে ঐতিহাসিক পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰাদেশিকীকৰণ ব্যৱস্থাপনা প্ৰণালী পৰ্টেল মুকলি কৰে। 2017 চনৰ অসম শিক্ষা শিক্ষকৰ বাবে সেৱা প্ৰাদেশিকীকৰণ আৰু শিক্ষানুষ্ঠান পুনৰ্গঠন আইনৰ 2025 চনৰ সংশোধনীৰ আধাৰত এই পৰ্টেল মুকলি কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বহাগ বিহুৰ কথা বিবেচনা কৰি ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলি সংবাদমেলত নিৰ্বাচন আয়োগৰ প্ৰকাশ। অসমকে ধৰি 10খন ৰাজ্যৰ 37খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্বাচনী সূচী ঘোষণা। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি 2025-26 বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰি সন্দৰ্ভত আলোচনা। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মিচিং জনজাতীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উদযাপন। আমাৰ এতিয়াৰ বাতৰি ইমানেই।